وإلى عاد أخاهم هودا قال يا قوم اعبدوا الله ما لكم من إله غيره أفلا تتقون
আর আদ জাতির ওচৰলৈ সিহঁতৰ ভাই হুদক প্ৰেৰণ কৰিছিল। তেওঁ কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তথাপিও তোমালোকে তাকো অৱলম্বন নকৰিবানে?